এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন পৰ্যটনস্থলীক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ কৰিছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰা মতে কাজিৰঙা, জিৰো, চহৰা, থেনজল, মাতাবাৰী, কিছামা, নামচি আৰু মৈৰাঙক বিশ্বমানৰ পৰ্যটনস্থলী কৰি তোলাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উত্তৰ পূবক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ অঞ্চলটোত পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰিৱৰ্তন সাধন কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি প্ৰতিখন ৰাজ্যতে কেতবোৰ বিশেষ সামগ্ৰীৰ প্ৰচাৰৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। ইয়াৰ বাবে অসমৰ মুগা, মেঘালয়ৰ লেকাডং হালধি, মণিপুৰৰ পল, ছিকিমৰ জৈৱিক কৃষি আৰু ত্ৰিপুৰাৰ কুইন প্ৰজাতিৰ আনাৰসক বিশ্বজুৰি জনপ্ৰিয় কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। উত্তৰ পূবৰ সম্ভাৱনাপূৰ্ণ পৰ্যটন খণ্ডক আগুৱাই নিয়াৰ লক্ষ্যৰে অঞ্চলটোৰ 8খন ৰাজ্যত বিমান বন্দৰৰ সংখ্যা 17লৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ভৌগোলিক পৰ্যটনৰ ধাৰণাটো জনপ্ৰিয় কৰিবলৈ বহনক্ষম কাৰ্যসূচী লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শেহতীয়াকৈ হোমষ্টে আৰু ভৌগোলিক পৰ্যটনৰ পৰিসৰ 45% বৃদ্ধি হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে পৰ্যটন, বিনিয়োগ, হস্তশিল্প, কৃষি, আন্তঃগাঁথনি, ক্ৰীড়া আৰু উত্তৰ পূবক অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তুলিবলৈ কৰ্মবাহিনী গঠনত গুৰুত্ব আৰোপ কৰে। উত্তৰ পূবৰ পৰা ৰপ্তানি বৃদ্ধি কৰাৰ বাবে নতুন পৰ্টেল মুকলি কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। অহা ডিচেম্বৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে 32 কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন দিছে। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ পৰা নুমলীগড় পৰ্যন্ত পথছোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ লগতে আন কেতবোৰ কাৰণত 4-লেনযুক্ত পথলৈ উন্নীত হোৱা নাছিল। বৃহত্তৰ এলেকাটোৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ এই পথছোৱাত এলিভেটেড কৰিডৰসহ 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হ'ব। এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰে গঠিত দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিনৰ মৃত্যু সন্দৰ্ভত যাৱতীয় তথ্য গ্ৰহণ কৰিব। ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত গোটৰ মুৰববী গুপ্তাই পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো অৱগত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। ইপিনে সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, অভিনেতা প্ৰাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, সংগীত শিল্পী পুলক বেনাৰ্জীকে ধৰি সমিতিখনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা কথা বাৰ্তাত গৰিমা গাৰ্গে কয় যে জুবিন গাৰ্গক নৱপ্ৰজন্মৰ আগত চিনাকি কৰি দিব পৰাকৈ সকলো সমল স্মৃতি ক্ষেত্ৰত থাকিব লাগিব। জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিন ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গাৰ্গে প্ৰকাশ কৰে। জুবিন গাৰ্গে প্ৰকৃতিক অন্তৰেৰে ভাল পাইছিল বুলি উল্লেখ কৰি গৰিমা গাৰ্গে কয় যে জুবিন ক্ষেত্ৰখনো প্ৰাকৃতিক পৰিৱেশৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব। ইপিনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাটত প্ৰকাশ কৰে। তদন্তকাৰী সংস্থাৰ ওপৰত আস্থা ৰাখিবলৈও তেওঁ ৰাইজলৈ আহ্বান জনায়।
নিশ্চিতভাৱে ন্যায়টো আমি প্ৰত্যেকে বিচাৰিছো। সমান্তৰালভাৱে সকলো কাম হ'ব লাগিব। জুবিন গাৰ্গৰ স্মৰণ সভা হৈ আছে, গৰিমা গাৰ্গ তথা বিশিষ্টজনৰ উপস্থিতিত জুবিন ক্ষেত্ৰৰ বিষয়ে যি আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছে, বিভিন্ন ঠাইত শিল্পীসকলে জুবিনৰ ৰং তুলিকা বা ভাস্কৰ্যৰে জুবিনক মূৰ্তমান কৰিব বিচাৰিছে, জুবিনৰ নামত মানুহ একত্ৰিত হৈছে, হাতে হাত ধৰি সংকল্প লৈছে, এইবিলাক কাম চলি থাকিব। কিন্তু সমান্তৰালভাৱে সকলো ন্যায়ৰ অপেক্ষাত সত্য বা ৰহস্য উদঘাটনৰ অপেক্ষাত প্ৰথম কথা হ'ল কি হ'ল আমি জানিব লাগিব, আৰু যি ৰহস্যৰ সৃষ্টি হৈছে তাত যেতিয়া ন্যায়পালিকাই দিব দোষীয়ে কঠোৰতম শাস্তি পাব লাগিব প্ৰত্যেকে বিচাৰে। গতিকে ইয়াত কোনো কথাই নাই, 3,50,00,000 মানুহ বিচাৰে। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা গৰিমা গাৰ্গলৈকে সকলোৱে ন্যায় বিচাৰে, আৰু ন্যায় কোনে দিব? ন্যায়পালিকাই দিব।
কাহিৰপাৰাৰ দশম আৰক্ষী চাউনীত আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও শ্ৰদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকৰ্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।